এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুক আউট নটিচ জাৰি কৰিছে। দুয়োগৰাকী অভিযুক্তই কোনো কাৰণতে যাতে ভাৰত এৰি যাব নোৱাৰে তাৰ বাবে ইণ্টাৰপলৰ জৰিয়তে অসম আৰক্ষীয়ে এই জাননী জাৰি কৰিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে আঠজন প্ৰৱাসী অসমীয়ালৈও জাননী জাৰি কৰিছে। অহা 6 অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আটাইকেইজনকে CID ওচৰত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।
তদন্ত বহুখিনি তীব্রগতিত আগবাড়ি গৈছে। অহা 6 তারিখলৈকে আমি সময় দিছো শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা আর 8 জন সিঙ্গাপুরত থকা অসমীয়া ব্যক্তি আমার CIDত আহি সন্মুখীন হবর বাবে সকলোরে নোটিস আমি ভারতের সিঙ্গাপুরত থকা রাষ্ট্রদূতর হাতেদি পঠিয়াই দিছো আর ইন্টারপোলর জৰিয়তে সিদ্ধার্থ শর্মা আর শ্যামকানু মহন্তর বিপরীতে লুক আউট নোটিসও আমি ইতিমধ্যে জারি করেছো যাতে তেওঁলোক কোনো বিদেশী রাষ্ট্রলৈকে পলাই যাব নোৱাৰে।
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। তেওঁ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ সৈতেও মত বিনিময় কৰে। CRPFৰ সঞ্চালক প্ৰধান GP সিঙেও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায়। ইপিনে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্ৰী নিশিতা গোস্বামী, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আজি উলুবাৰীত থকা CIDৰ কাৰ্যালয়ত হাজিৰ হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত ছিংগাপুৰতে থকা এই তিনিওগৰাকীকে SIT সোধা পোছাৰ বাবে হাজিৰ হবলৈ সমন জাৰি কৰিছিল। কালিও শ্যামকানু মহন্তৰ মাদাৰ টেৰেছা ৰোডৰ কাৰ্বি পথত থকা বাসগৃহত তদন্তকাৰী গোটে অভিযান চলায়। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ 30 জনীয়া এটা দলে বাসগৃহৰ প্ৰতিটো কোঠাত অভিযান চলাই বিভিন্ন তথ্যৰ অনুসন্ধান কৰে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল সংগঠনসমূহে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি অৰণ্য সুৰক্ষা সমিতি অসমে তুলসী পুলি ৰোপণেৰে এই অভিযান আৰম্ভ কৰিছে। সমিতিৰ বিভিন্ন শাখাৰ জৰিয়তে ধুবুৰীৰ পৰা চৰাইদেউ জিলালৈকে গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজি এই কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশ লয়। শাৰদীয় দুৰ্গা পূজাৰ কাইলৈ ষষ্ঠী। বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে কাইলৈ এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অৱশ্যে অসমবাসীৰ হিয়াৰা মথু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যখনত শাৰদীয় পূৰ্বৰ সেই উৎসাহ নাই। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্য শোকাচন্ন হৈ থকাৰ বাবে বজাৰতো ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হোৱা নাই। জনসাধাৰণে পৰম্পৰাগত ৰীতি নীতিৰে দুৰ্গতিনাশিনী দুৰ্গাৰ আশীষ বিচাৰি আৰাধনা কৰিবলৈ সাজু হৈছে। ইতিহাস প্ৰসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰাই যথাবিহিত ৰীতি নীতিৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তা দেৱীৰ আশীৰ্বাদত জনসাধাৰণৰ শক্তি সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়। ইপিনে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। CCTV কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে 5 শতাধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিলবেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্ৰসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ 7,817খন দুৰ্গা পূজা সমিতিলৈ উৎসৱ উদযাপনৰ বাবে 10,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। কাৰ্বি আংলং জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি ডিফু আৱৰ্ত ভৱনত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে দুৰ্গা পূজা নিয়াৰিকৈ সম্পন্ন কৰা সন্দৰ্ভত আলোচনা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45